আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ৰাজ্য চৰকাৰে বিভিন্ন পদৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজিৰ পৰা পৰ্যায়ক্ৰমে ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে অসম আৰক্ষীৰ গাড়ী চালকৰ পদত নিযুক্তি দিয়াৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ'ব। সেইদৰে অহা 6 মাৰ্চত অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ আৰু 7 মাৰ্চত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। পৰৱৰ্তী পৰ্যায়ত 12 মাৰ্চত অসম আৰক্ষীৰ কনিষ্টবল পদৰ আৰু 27 মাৰ্চত অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ কনিষ্টবল পদৰ বাবে হোৱা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। ৰাজ্যত ক্ৰমাৎ হত্যা ধৰ্ষণকে ধৰি বিভিন্ন অপৰাধমূলক ঘটনা হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সদনৰ মজিয়াত প্ৰকাশ কৰিছে। গৃহ বিভাগৰ দায়িত্বত থকা ডঃ শৰ্মাই আইন শৃংখলা সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত বিগত কেইবাটাও বছৰৰ অপৰাধমূলক ঘটনাৰ তথ্য দাঙি ধৰি গুৱাহাটী মহানগৰীত সংঘটিত ধৰ্ষণৰ ঘটনাসমূহ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে আৰক্ষীৰ টহল বৃদ্ধি কৰিছে বুলি সদৰি কৰিছে। তদুপৰি বিভিন্ন হোটেল বাৰ আদিত চকু ৰখাৰ উপৰি এনে ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ ব্যৱস্থা কৰি দোষীৰ ওপৰত আইনসংগত ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত ডঃ শৰ্মাই দিয়া তথ্য অনুসৰি 2020 চনত 1131টা, 2021 চনত 1192টা, 2022 চনত 1072টা, 2023 চনত 1025টা, 2024 চনত 926টা আৰু চলিত বৰ্ষৰ 23 ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যত 102টা হত্যাৰ ঘটনা সংঘটিত হৈছে। একেদৰে 2020 চনত 1657, 2021 চনত 1773, 2022 চনত 1113, 2023 চনত 989, 2024 চনত 1019 আৰু চলিত বৰ্ষৰ 23 ফেব্ৰুৱাৰী পৰ্যন্ত 121টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। ড্ৰাগছ, ভাং, হেৰইন আদিৰ ব্যৱসায় প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত গ্ৰহণ কৰা ব্যৱস্থাৰ কথাও তেওঁ সদনৰ মজিয়াত উল্লেখ কৰে। ডিগবৈ সংৰক্ষিত বনাঞ্চলৰ ডিব্ৰু নৈৰ সমীপত কালি সেনাবাহিনী আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে। অভিযানকাৰী দলটোৱে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ এজন আত্মসমৰ্পণকাৰী সদস্যৰ স্বীকাৰোক্তিৰ ভিত্তিত এই সামগ্ৰীসমূহ জব্দ কৰে। উল্লেখযোগ্য যে বিগত কেইটামান দিনত তিনিচুকীয়া জিলাৰ 4গৰাকী আলফা স্বাধীনৰ সদস্যই আত্মসমৰ্পণ কৰে। ইয়াৰে 2জন সদস্যক তিনিচুকীয়া আৰক্ষীয়ে জেৰা কৰাৰ পাছত এই বিস্ফোৰক লুকুৱাই থোৱাৰ কথা পোহৰলৈ আহে। আৰক্ষীয়ে অভিযানকালত প্ৰায় 30 কিলোগ্ৰাম ওজনৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰে। ইপিনে আছাম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীয়ে প্ৰতিবেশী ৰাজ্যখনৰ নামচাই আৰু চাংলাং জিলাৰ মানাভূম সংৰক্ষিত বনাঞ্চলত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত এটা দলৰ অৱস্থিতিৰ তথ্য লাভ কৰি অভিযান আৰম্ভ কৰিছে। নামচাইৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে এই অঞ্চলটোৰে উগ্ৰপন্থীৰ আহ যাহ ৰোধ কৰাৰ বাবে প্ৰৱেশ আৰু প্ৰস্থান পথসমূহ চীল কৰি দিয়া হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 56সংখ্যক বিশ্ববিদ্যালয় সপ্তাহৰ অনুষ্ঠানত কালি প্ৰখ্যাত এথলীট তথা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত এথলীটগৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সৃষ্টি কৰা ক্ৰীড়াৰ পৰিৱেশে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টি কৰাত অৰিহণা যোগাব বুলি মন্তব্য কৰে। শ্ৰীসোণোৱালে নিজৰ ভাষণত কয় যে অসমে বিশ্বৰ বুকুত নিজৰ স্থিতি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ হলে শিক্ষাৰ সমানে সংস্কৃতি, গৱেষণা, ক্ৰীড়া আদিৰ ক্ষেত্ৰতো সফলতাৰ খতিয়ান দিব লাগিব। যুৱ শক্তি দেশৰ মহাশক্তি আৰু এই শক্তিয়ে শিক্ষা, ক্ৰীড়া আৰু সংস্কৃতিৰ জৰিয়তে এখন সুস্থ সবল সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিব লাগিব বুলি তেওঁ কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জ্ঞান অন্বেষণৰ সমান্তৰালকৈ সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ দিশত গুৰুত্ব দি নিজৰ সুপ্ত প্ৰতিভাৰ বিকাশেৰে দেশৰ প্ৰগতিৰ অনিৰুদ্ধ যাত্ৰাক শক্তিশালী ৰূপত আগুৱাই নিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহান জনায়। এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকা, পঞ্জক পৰমানন্দ সোণোৱাল, অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। যোৰহাটৰ অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ত কালিৰে পৰা লোকসংগীত, লোকনৃত্য আৰু লোকবাদ্যৰ কৰ্মশালা অনুষ্ঠিত হৈছে। 4দিনীয়া এই কৰ্মশালা কালি সংগীত নাটক একাডেমী বঁটাপ্ৰাপক তথা মহাবিদ্যালয়ৰ সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক টংকেশ্বৰ হাজৰিকা বৰবায়নে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। এই অনুষ্ঠানত গোৱালপৰীয়া লোকগীত, বাদ্য নৃত্যৰ প্ৰশিক্ষণ আদিৰ উপৰি বৰ অসমৰ বাৰেৰহণীয়া লোকসংগীতৰ মেটমৰা সম্ভাৰৰ কিছু আভাস দিয়া হ'ব। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।